كتب عليكم إذا حضر أحدكم الموت إن ترك خيرا الوصية للوالدين والأقربين بالمعروف حقا على المتقين.
তোমালোকৰ মাজৰ যাৰ মৃত্যুৰ সময় উপস্থিত হ'ব সি যদি ধন সম্পদ ৰাখি যায় তেন্তে প্ৰচলিত ন্যায় নীতি অনুযায়ী তাৰ পিতৃ মাতৃ আৰু আত্মীয় স্বজনৰ বাবে অচিয়ত কৰাৰ বিধান তোমালোকক দিয়া হ'ল। এইটো মুত্তাকীসকলৰ এটা কৰ্তব্য।